এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনিৰ্মিত টাৰ্মিনেল ভৱন উদ্বোধন কৰে। 4,000 কোটি টকা ব্যয় সাপেক্ষে বাঁহ আৰু কপৌফুলৰ আৰ্হিত এই নতুন ভৱনটো নিৰ্মাণ কৰা হৈছে। প্ৰায় 1,40,000 বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা এই টাৰ্মিনেলটো বছৰি 1,30,00,000 যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বাঁহ আৰু কপৌফুলক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা এই টাৰ্মিনেল ভৱনে অসমৰ জৈৱ বৈচিত্ৰ আৰু সাংস্কৃতিক ঐতিহ্যকো প্ৰতিফলিত কৰিছে। এই উপলক্ষে আয়োজিত জনসভাত অসমৰ লুইতপৰীয়া ৰাইজক অসমীয়া ভাষাৰে সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে নতুন বিমানবন্দৰৰ টাৰ্মিনেল ভৱন নিৰ্মাণে অসমৰ লগতে উত্তৰ পূবৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। অসমে আন্তঃগাঁথনিগত দিশৰ উন্নয়নৰ লগতে আইন শৃংখলাৰ দিশতো উন্নয়ন সাধন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ভাৰতীয় ন্যায় সংহিতা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত শীৰ্ষস্থানত থকা বিষয়টোক লৈ প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে। অসমে উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰি অগ্ৰসৰ হৈছে বুলিও তেওঁ মত প্ৰকাশ কৰে।
সাথীয়, আব ইস নই টার্মিনাল বিল্ডিং সে গুৱাহাটী আৰু অসম কি ক্ষমতা অৰ জ্যাদা বঢ় যায়। ইস টার্মিনাল পৰ হর সাল কৰিব 1,25,00,000 সে জ্যাদা যাত্ৰী সফৰ কৰ সকেঙ্গে, য়ানি বড়ি সংখ্যা মে পৰ্যটক ভী অসম আ সকেঙ্গে। শ্রদ্ধালুও কে লিয়ে মা কামাখ্যা কে দর্শন কি সুবিধা ভি আসান হো জায়েগি। ইস নয়ে এয়ারপোর্ট টার্মিনাল মে কদম রখতে ইয়ে সাফ দিখতা হ্যায় বিকাশ ভি অর বিরাসত ভি ইয়ে মন্ত্র কে মায়নে ক্যা হ্যায়।
শ্ৰীমোদীয়ে সম্প্ৰতি অসমত অজস্ৰ যুৱক যুৱতীয়ে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা বিষয়টোক লৈ সন্তোষ প্ৰকাশ কৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৱে নিজৰ ভাষণত অসম তথা উত্তৰ পূবৰ বৈচিত্ৰপূৰ্ণ সংস্কৃতি, প্ৰাকৃতিক সৌন্দৰ্য আৰু লোকজীৱনক প্ৰশংসা কৰি কয় যে উত্তৰ পূব ভ্ৰমণ অবিহনে ভাৰত ভ্ৰমণ সম্পূৰ্ণ নহয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত অসমবাসীয়ে নিজৰ সপোনক বাস্তৱায়িত কৰিব পৰাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিগদৰ্শন কৰিছে বুলি উল্লেখ কৰে। তেওঁ লগতে শান্তি, প্ৰগতি আৰু বিকাশৰ পথত অগ্ৰসৰ হোৱা ৰাজ্যখনে গুৱাহাটী বিমান বন্দৰত সোনকালে দ্বিতীয়টো টাৰ্মিনেল লাভ কৰিব বুলিও আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে 2032 চনৰ ভিতৰত দ্বিতীয়টো টাৰ্মিনেল নিৰ্মাণৰ কথা বিবেচনা কৰিছে যদিও ৰাজ্যখনৰ প্ৰগতিৰ স্বাৰ্থত 2028 চনৰ ভিতৰতো এই টাৰ্মিনেল নিৰ্মাণ হ'ব পাৰে বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিমানবন্দৰতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ 80 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। এই কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যও উপস্থিত থাকে। প্ৰধানমন্ত্ৰীয়ে সৰুসজাইৰ পৰা বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়লৈ উলিওৱা এটা ৰোড শ্বত অংশ লোৱাৰ পাছত গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। শ্ৰীমোদীয়ে কাইলৈ গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি শ্বহীদবেদীত পুষ্পাঞ্জলি অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকী ইয়াৰ পাছত নামৰূপলৈ যাব আৰু নামৰূপ সাৰ কাৰখানাত 12,000 কোটি টকা ব্যয় সাপেক্ষ নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। সংসদত গৃহীত বিকশিত ভাৰত জি ৰামজী অৰ্থাৎ গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়ক সন্দৰ্ভত আজি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত এটা আলোচনা প্ৰচাৰ কৰা হয়। আলোচনাত অংশ লৈ অৰ্থনীতিবিদ তথা অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্ত আৰু জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাই ৰাজনৈতিক মত বিৰোধলৈ নগৈ এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দল, প্ৰশাসন আৰু ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহান জনায়। ডঃ মহন্তই কয় যে এই বিধেয়কখনে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ ঠাইত জনসাধাৰণক 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন প্ৰদান কৰাৰ ব্যৱস্থা কৰিব। পূৰ্বৰ আঁচনিৰ সময়ত সংঘটিত অনিয়ম দূৰ কৰাৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা প্ৰযুক্তিৰ সহায়ত স্বচ্ছতা ৰক্ষাৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। অনুষ্ঠানত সাংবাদিক শ্ৰীকলিতাই কৃষক আৰু শ্ৰমিকসকলে এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব পৰাকৈ স্থানীয় প্ৰশাসন, বিশেষকৈ পঞ্চায়তসমূহক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ আহান জনায়। উল্লেখযোগ্য যে এই বিধেয়কখন দুয়োখন সদনে 18 ডিচেম্বৰত গৃহীত কৰে। এই বিধেয়কৰ জৰিয়তে চৰকাৰে 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগী অনুযায়ী গ্ৰাম্য উন্নয়ন পৰিকাঠামো গঢ়ি তুলিবলৈ বিচাৰিছে। ভাৰতীয় চিকিৎসা সন্থা বঙাইগাঁও শাখাৰ উদ্যোগত আজি বঙাইগাঁৱত এখন চিকিৎসা শিক্ষা বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত হয়। ৰাজ্যৰ বিভিন্ন ঠাইৰ সদস্যসকলে এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।